Ella a Cagbaní. বাতৰিৰ সৈতে মই জেন্তী ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয়ৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত 18,680 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। নেপালৰ শেহতীয়া নিৰ্বাচনৰ পাছত দেশখনৰ নতুন চৰকাৰে ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক স্থাপন কৰিব বুলি দেশখনৰ ৰাষ্ট্ৰদূত শংকৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে। অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে খিতাপ অৰ্জনেৰে মায়ংক চক্ৰৱৰ্তীয়ে ইতিহাস ৰচনা কৰিছে। আৰু ভাৰতীয় মহিলা হকী দলে আজি FIH হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ'ব। এতিয়া বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে শিলচৰৰ অম্বিকাপুৰত 3টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত 22,864 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিলচৰ হাইস্পীড কৰিডৰ, প্ৰায় 565 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শিলচৰ টাউন উড়ন সেতু আৰু 122 কোটি টকা ব্যয় সাপেক্ষ পাথাৰকান্দি কৃষি মহাবিদ্যালয় আছে। প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ শ্ৰীকোণাত নিৰ্মাণ কৰা মিনি সচিবালয় আৰু দাৰ্গাকোণাৰ মিঠাপানীত অসম চৰকাৰৰ নগৰ আৰু গৃহ নিৰ্মাণ বিভাগৰ সন্মিলন কেন্দ্ৰ উদ্বোধন কৰিব। ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত প্ৰায় 19,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত তেওঁৰ কোকৰাঝাৰ ভ্ৰমণ বাতিল হোৱাত গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে জিলাখনৰ 4,570 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছত বিয়লি খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অন্য এটা কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে 13,290 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 2,416 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা 120 মেগাৱাট শক্তিসম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্প, 750 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি আৰু 3,800 কোটি টকা ব্যয় সাপেক্ষ উত্তৰ পূব গেছ গ্ৰীডৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে। তেওঁ লগতে নুমলীগড় শোধানাগাৰ লিমিটেডৰ ৰেল সংযোগী POL টাৰ্মিনেল আৰু কেইবাটাও মুখ্য ৰেলপথৰ বৈদ্যুতিকীকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ইয়াৰ ভিতৰত ৰঙিয়া মুৰ্কক্সেলেক, চাপৰমুখ ডিব্ৰুগড়, বদৰপুৰ শিলচৰ আৰু বদৰপুৰ চুৰাইবাৰী ৰেলপথো আছে। তেওঁ লগতে ফৰকাটিং তিনিচুকীয়া ৰেলৱে লাইন দ্বৈতকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বেটকুচিত নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰতিখন জিলা আৰু দেশৰ প্ৰতিখন ৰাজ্যৰ দোকান পোহাৰেৰে সুসজ্জিত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শক প্ৰতিনিধিত্ব কৰা একতা মলৰো উদ্বোধন কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তিও মুকলি কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ 707খন চাহ বাগিচাত বাস কৰা 3,50,000ৰো অধিক পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত 18,680 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। পথ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শ্ৰীমোদীয়ে প্ৰায় 16,990 কোটি টকা ব্যয় সাপেক্ষ মুঠ 420 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আজি উদ্বোধন কৰিবলগীয়া প্ৰকল্পকেইটা হৈছে পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ 19 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ আৰু পশ্চিমবংগৰ 114 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এই প্ৰকল্পসমূহে পথ সুৰক্ষা বৃদ্ধি কৰি যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে আঞ্চলিক যোগাযোগ সুচল কৰিব আৰু পৰ্যটন তথা অৰ্থনৈতিক বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে 5টা নতুন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও জাহাজ পৰিবহণ আৰু বন্দৰ সম্পৰ্কীয় প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে পশ্চিমবংগ উত্তৰ প্ৰদেশ বিহাৰ ঝাৰখণ্ড আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ মাজত যোগাযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে পুৰুলীয়া আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্ৰেছ ৰেলগাড়ীৰ সেৱা মুকলি কৰিব শ্ৰীমোদীয়ে অমৃত ষ্টেচন আঁচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা ছটা ৰেল ষ্টেচনো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এটা ৰাজনৈতিক সমদলত অংশ ল'ব নেপালৰ শেহতীয়া নিৰ্বাচনৰ পাছত দেশখনৰ নতুন চৰকাৰে ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক স্থাপন কৰিব বুলি নেপালৰ ৰাষ্ট্ৰদূত শংকৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে সুস্থিৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া প্ৰতিফলিত কৰি নেপালত সময়মতে আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যায় ভাৰত নেপাল দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত শ্ৰীশৰ্মাই কয় যে দুয়োখন দেশৰ মাজত ইতিমধ্যে শক্তিশালী সম্পৰ্ক আছে আৰু নতুন চৰকাৰখনে এই সম্পৰ্কক সুদৃঢ় কৰাৰ চেষ্টা কৰিব অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ডমাষ্টাৰ হিচাপে খিতাপ অৰ্জনেৰে মায়ং চক্ৰৱৰ্তীয়ে ইতিহাস ৰচনা কৰিছে ছুইডেনত অনুষ্ঠিত অষ্টম গ্ৰেণ্ডমাষ্টাৰ প্ৰতিযোগিতাত খিতাপ জয় কৰি মায়ং দেশৰ 94 সংখ্যক গ্ৰেণ্ডমাষ্টাৰ হিচাপে বিবেচিত হৈছে প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডত শীৰ্ষস্থানৰ খেলুৱৈক পৰাভূত কৰাৰ উপৰি মায়ংকে গ্ৰেণ্ডমাষ্টাৰ হ'বৰ বাবে প্ৰয়োজনীয় 25 ফিডে ৰেটিঙৰ সীমা অতিক্ৰম কৰে এই সাফল্যৰ জৰিয়তে মায়ংক চক্ৰৱৰ্তী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈছে যুৱ সংগমৰ ষষ্ঠ পৰ্যায়ৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচীৰ অধীনত আয়োজন কৰা এই পদক্ষেপত অংশগ্ৰহণৰ বাবে শিক্ষা মন্ত্ৰালয়ে সমগ্ৰ দেশৰ যুৱচামক আমন্ত্ৰণ জনাইছে অহা 18 মাৰ্চ পঞ্জীয়নৰ অন্তিম দিন আগ্ৰহীসকলে ebsb.aicteindia.org ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব এই কাৰ্যসূচীয়ে যুৱ অংশগ্ৰহণকাৰীসকলক বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য পৰম্পৰা আৰু উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ অভিজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ অধীনত পশ্চিমবংগত অহা সপ্তাহত প্ৰথমখন পৰিপূৰক ভোটাৰ তালিকা প্ৰকাশৰ সম্ভাৱনা আছে নিৰ্বাচন আয়োগৰ সূত্ৰত প্ৰকাশ কৰা মতে 60 লাখৰো অধিক লোকৰ পুনৰীক্ষণ কৰা হৈছিল আৰু ইতিমধ্যে প্ৰায় 15 লাখ ভোটদাতাৰ তথ্য সমাধান কৰা হৈছে পৰিপূৰক ভোটাৰ তালিকাত যিসকল লোকৰ নাম নাথাকে তেওঁলোকৰ গোচৰসমূহৰ উচ্চতম ন্যায়ালয়ত আদেশ অনুসৰি গঠন কৰা ট্ৰিবিউনেলৰ জৰিয়তে শুনানি গ্ৰহণ কৰা হ'ব ইতিমধ্যে এনে ট্ৰিবিউনেল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অহা সপ্তাহৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে ইপিনে প্ৰায় 35 লাখ ভোটদাতাৰ তথ্য প্ৰমাণীকৰণ প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে চলি আছে আৰু তেওঁলোকৰ গোচৰসমূহো শীঘ্ৰে নিষ্পত্তি কৰা হ'ব বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে কৰ সংগ্ৰহৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰি দেশৰ অৰ্থনীতিক সবল কৰি তোলা আৰু দেশজুৰি উন্নয়নমূলক কাম কাজত অৰিহণা আগবঢ়োৱা ৰাজহ সেৱা বিষয়াসকল দেশৰ অভিভাৱকস্বৰূপ নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰতীয় ৰাজহ সেৱাৰ 79 সংখ্যক বিষয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এইদৰে কয় স্বচ্ছ নিৰপেক্ষ আৰু কৰদাতাসকলৰ সুবিধা হোৱাকৈ দেশৰ কৰ ব্যৱস্থা প্ৰস্তুত কৰা উচিত বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে তেলেংগানাৰ হায়দৰাবাদৰ জি এম চি বালাজোগী হকী গ্ৰাউণ্ডত কালি ভাৰতীয় মহিলা হকী দলটোৱে ইটালীক পৰাস্ত কৰি এফ আই এইচ হকী বিশ্বকাপ কোৱালিফায়াৰ 2026ৰ চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে প্ৰতিযোগিতাৰ 40 মিনিটত ভাৰতৰ মনীষা চৌহানে নিৰ্ণয়কাৰী গলটো দিয়ে ছালিমা টেট নেতৃত্বাধীন ভাৰতীয় মহিলা হকী দলটোৱে আজি সন্ধিয়া 7:30 বজাত হ'বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত ইংলেণ্ডৰ মুখামুখি হ'ব দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিলচৰত 23,550 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত 18,680 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব নেপালৰ শেহতীয়া নিৰ্বাচনৰ পাছত দেশখনৰ নতুন চৰকাৰে ভাৰতৰ সৈতে শক্তিশালী সম্পৰ্ক স্থাপন কৰিব বুলি দেশখনৰ ৰাষ্ট্ৰদূত শংকৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰিছে অসমৰ প্ৰথমগৰাকী গ্ৰেণ্ডমাষ্টাৰ হিচাপে খিতাপ অৰ্জনেৰে মায়ংক চক্ৰৱৰ্তীয়ে ইতিহাস ৰচনা কৰিছে আৰু ভাৰতীয় মহিলা হকী দলে আজি এফ আই এইচ হকী বিশ্বকাপ কোৱালিফায়াৰৰ ফাইনেলত ইংলেণ্ডৰ মুখামুখি হ'ব এতিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব